চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে। আপুনি যে শুনি আহিছে সেই কথা আমাক জনোৱাৰ মাত্ৰ এটাই উপায় আছে, সেইটো হৈছে হাতত কলম তুলি লৈ এখিলা কাগজত বা এখন পোষ্টকাৰ্ডত আমালৈ দুষাৰিমান লিখি পঠিওৱা। অৱশ্যে লিখিলেই নহ'ব, ঠিকনা লিখি পোষ্ট কৰিবও লাগিব। গতিকে অনুগ্ৰহ কৰি আমাৰ ঠিকনাটো লিখি লওকচোন,
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1, ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ প্ৰথম অধ্যায়ৰ 9 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 10 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ পূৰ্বে আমাৰ মহান পিতা প্ৰভু পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিয়াৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ। কিন্তু প্ৰভু, তুমি বুজাই দিলেহে আমি বুজি পাওঁ, তুমি দেখুৱাই দিলেহে আমি লিখোঁ। সেইবাবে আহা পিতা, তোমাৰ বাক্য আমাক বুজাই দিয়া, তোমাৰ মাত আমাক শুনিবলৈ দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে নিজৰ অমূল্য তেজ বোৱাই আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত তোমাৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি থকা পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। আহকচোন প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো। প্ৰকাশিত বাক্য এক নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি আজি আমি আলোচনা আগবঢ়াম।
আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। প্ৰকাশিত বাক্য প্ৰথম অধ্যায় 10 আৰু 11 পদ পাঠ কৰি দিছোঁ। মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ, আৰু তুমি যি দৰ্শন পোৱা তাক পুথিৰ নুৰাত লিখি ইফিছ, স্মুৰ্ণা, পৰগাম, থুৱাতিৰা, চাৰ্ডি, ফিলাডেলফিয়া আৰু লাইডেকিয়া এই 7 মণ্ডলীলৈ পঠাই দিবা বুলি কোৱা মোৰ পাছফালে তুৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ। মই প্ৰভুৰ দিনত, ইয়াৰ অৰ্থটো লৈ অলপ মতভেদ আছে। কিছুমান বাইবেল পণ্ডিতে ইয়াক প্ৰভুৰ দিন মানে সেই আহিবলগীয়া শেষকাল অৰ্থাৎ যীহুৱাৰ দিন, বা ইংৰাজীত যাক ডে অৱ দ্য লৰ্ড বুলি কোৱা হয় সেই দিনকেই বুজোৱা হৈছে বুলি ক'ব খোজে। এই প্ৰকাশিত বাক্য পুস্তকখনৰ বেছিভাগ কথাই সেই আহিবলগীয়া প্ৰভুৰ দিনৰ বিষয়ে কোৱা কথা যদিও ইয়াত প্ৰভুৰ দিন মানে সেই দিনৰ কথা বুজোৱা হোৱা নাই বুলি আমি ভাবোঁ। সেই আহিবলগীয়া প্ৰভুৰ দিন আৰম্ভ হ'ব মহাক্লেশৰ সময়ৰ লগে লগে, আৰু সেই প্ৰভুৰ দিন চলি থাকিব এই পৃথিৱীত প্ৰভু যীশুখ্ৰীষ্টই স্থাপন কৰিবলগীয়া 1000 বছৰীয়া ন্যায় শাসনৰ সময় জুৰি। কিন্তু ইয়াত প্ৰভুৰ দিন মানে সেই আহিবলগীয়া সময়ৰ কথা বুজোৱা হোৱা নাই। অসমীয়া ভাষাত কথাটো অলপ বেছি খেলিমেলি হয়। ইংৰাজীত 2টা শব্দ আছে, লৰ্ডছ ডে আৰু দ্য ডে অৱ দ্য লৰ্ড। লৰ্ডছ ডে মানে প্ৰভু যীশু পুনৰুত্থিত হোৱা দিন অৰ্থাৎ দেওবাৰ। সেই দিনটো হৈছে সপ্তাহৰ প্ৰথম দিন অৰ্থাৎ প্ৰভুৰ দিন। আনহাতে ডে অৱ দ্য লৰ্ড মানে আহিবলগীয়া সেই বিশেষ দিনক বুজোৱা হয়, মহাক্লেশৰ দিন আৰু প্ৰভু যীশুখ্ৰীষ্টৰ 1000 বছৰীয়া ন্যায় শাসনৰ দিন। কিন্তু আমি ভাবোঁ ইয়াত প্ৰভুৰ দিন মানে সেই আহিবলগীয়া দিনৰ কথা বুজোৱা নাই, সপ্তাহৰ প্ৰথম দিন অৰ্থাৎ দেওবাৰৰ কথাহে বুজোৱা হৈছে। মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ এইবুলি পাচনি জোহনে কৈছে। পবিত্ৰ আত্মাই পাচনি জোহনৰ ওপৰত বিশেষভাৱে কাৰ্য কৰিছিল আৰু তেওঁক অতি পৰিষ্কাৰভাৱে কিছুমান দৰ্শন দেখুৱাইছিল। জোহনে যেন এখন চিনেমাহে দেখিছিল, সকলো তেওঁক অতি স্পষ্টভাৱে দেখুওৱা হৈছিল। তেওঁ চকুৰেও দেখিছিল, শব্দও শুনিছিল। চকুৰেও দেখা কথা আৰু কাণেৰে শুনা কথা গোটেইবোৰ তেওঁ এই প্ৰকাশিত বাক্য পুস্তকত লিপিবদ্ধ কৰিছে। ইয়াত আমি দেখিবলৈ পাওঁ পবিত্ৰ আত্মাই তেওঁৰ দায়িত্ব পালন কৰাৰ কথা। সেইকাৰণে আমিও সদায় প্ৰাৰ্থনা কৰিব লাগে যাতে পবিত্ৰ আত্মাই খ্ৰীষ্টৰ বিষয়বোৰ আমাৰ আগত স্পষ্টভাৱে আৰু পৰিষ্কাৰভাৱে বুজায়। আমি নিজৰ বিচাৰ বুদ্ধিৰে নহয় কিন্তু পবিত্ৰ আত্মাৰ যোগেদিহে ঈশ্বৰৰ বাক্যবোৰ বুজি পাব পাৰোঁ। আচলতে পবিত্ৰ আত্মাৰ এইটো এটা বিশেষ পৰিচৰ্যা। তেওঁৰ বিষয়ে প্ৰভু যীশুৱে শিষ্যবিলাকৰ আগত এনেদৰে কৈছিল, কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা নক'ব কিন্তু যিহকে শুনিব তাকেই ক'ব, আৰু তোমালোকক ভৱিষ্যত কথা জনাব। তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। জোহনে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায় 13 আৰু 14 পদ। এতিয়া আমি গৌৰৱময় প্ৰভু যীশুখ্ৰীষ্টৰ অতুলনীয় ছবি দেখিবলৈ পাম। তেওঁ আজি স্বৰ্গত আমাৰ মহাপুৰোহিতৰ কাম কৰি আছে, তেওঁ সেই ৰূপত আমি দেখিবলৈ পাম। জোহন প্ৰভুৰ দিনত আত্মাত আছিল, তেতিয়া তেওঁ কি শুনিবলৈ পালে? তেওঁক পবিত্ৰ আত্মাই জনালে, তুমি যি দৰ্শন পোৱা
তাক পুথিৰ নুৰাত লিখি ইফিছ, স্মৰণা, পৰগাম, থুৱাটিৰা, চাৰ্ডি, ফিলাডেলফিয়া আৰু লাইডেকিয়া এই সাত মণ্ডলীলৈ পঠাই দিবা বুলি কোৱা। মোৰ পাছফালে তুৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ। পাচনি জোহনক কিছুমান দৰ্শন দেখুৱাব আৰু তেওঁ যি যি দেখে সেইবোৰ লিপিবদ্ধ কৰি সেই মণ্ডলী সাতটালৈ পঠিয়াই দিবলৈ কোৱা হৈছে। তেওঁ যুদ্ধৰ শিঙা বা তুৰীৰ নিচিনা প্ৰচণ্ড মাত শুনিলে। সেই মাত বাৰু কাৰ আছিল? জোহনক সেই আজ্ঞা কোনে দিছিল? আমি পাছৰ পদ দুটা পঢ়ি দিছো, 12 আৰু 13 নম্বৰ পদ। তাতে মোক কথা কোৱা মাত চাবলৈ ঘূৰিলো। ঘূৰিলত সাতোটা সোণৰ দীপাধাৰ আৰু সেই দীপাধাৰকেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখিলো। তেওঁৰ ভৰিলৈকে বস্ত্ৰ পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা। পাচনি জোহনে তুৰীৰ শব্দৰ নিচিনা অৰ্থাৎ যুদ্ধৰ শিঙাৰ নিচিনা এটা শব্দ শুনিবলৈ পাইছিল। সেই শব্দ অৰ্থাৎ মাতটোৱে তেওঁ কথা কৈছিল। প্ৰভু যীশু যেতিয়া এই পৃথিৱীৰ পৰা তেওঁৰ বিশ্বাসীসকলক উঠাই লৈ যাবলৈ আহিব, তেওঁ আহিব প্ৰচণ্ড ধ্বনিৰে। এই বিষয়ে আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, কাৰণ জয়ধ্বনি প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰীবাদ্যে সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব। প্ৰথম থিছলনিকিয়া 4:16 তেওঁৰ মাত হ'ব প্ৰধান স্বৰ্গদূতৰ মাতৰ নিচিনা, তুৰীধ্বনিৰ শব্দৰ নিচিনা, কাৰণ বাইবেলত আমাক এই বুলিয়েই কোৱা হৈছে। কিন্তু সেই শব্দটো প্ৰভু যীশুখ্ৰীষ্টৰ নিজৰ মাত হ'ব। তেওঁৰ নিজৰ লোকসকলক মৃত্যুৰ পৰা পুনৰুত্থিত কৰিবলৈ কোনো প্ৰধান স্বৰ্গদূতৰ সহায়ৰ প্ৰয়োজন তেওঁৰ নহ'ব। প্ৰভু যীশুখ্ৰীষ্টৰ এনেকুৱা চমকপ্ৰদ ছবি এখন আমি ইয়াত পাইছো। ইয়াত পাচনি জোহনে কৈছে তেওঁ মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখিলে। মানুহৰ পুত্ৰ মানে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ নিজকে মানুহৰ পুত্ৰ বুলি কৈছিল কাৰণ তেওঁ স্বয়ং ঈশ্বৰ হৈও মানুহ হিচাপে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ বিৱৰণ এনেদৰে দিয়া হৈছে, তেওঁৰ ভৰিলৈকে বস্ত্ৰ পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা। তেওঁ সাতোটা সোণৰ দীপাধাৰৰ মাজত আছিল। সোণৰ সাতোটা দীপাধাৰে আমাক মনত পেলাই দিয়ে ঈশ্বৰৰ নিয়ম তম্বুৰ কথাটোলৈ। আমি এই বিষয়ে পুৰণি নিয়মত বিশেষভাৱে পঢ়িবলৈ পাইছিলোঁ। সেই তম্বু বা উপাসনা গৃহত এটা সোণৰ দীপাধাৰ আছিল। সেই সোণৰ দীপাধাৰটোৰ সাতোটা থাল আছিল। কিন্তু ইয়াত সাতোটা দীপাধাৰৰ কথা কোৱা হৈছে, বেলেগ বেলেগ সাতোটা দীপাধাৰ। বেলেগ বেলেগ সাতোটা দীপাধাৰৰ কথা বাৰু কিয় কোৱা হৈছে? কাৰণ আমি 20 নম্বৰ পদত পঢ়িবলৈ পাওঁ যে এই সাতোটা দীপাধাৰে সাতোটা মণ্ডলীক প্ৰতিনিধিত্ব কৰে। বেলেগ বেলেগ মণ্ডলী, গতিকে বেলেগ বেলেগ দীপাধাৰ। কিন্তু গোটেইকেইটা দীপাধাৰৰ কাম একেই। যীশুখ্ৰীষ্টই শিষ্যসকলক কৈছিল, যিমান দিন মই জগতত আছো সিমান দিন ময়েই জগতৰ পোহৰ, কিন্তু মই গ'লে তোমালোক জগতৰ পোহৰ হৈ থাকিবা। আমি ইয়াত দেখিবলৈ পাওঁ প্ৰভু যীশুখ্ৰীষ্টক আমাৰ মহাপুৰোহিত হিচাপে চিত্ৰিত কৰা হৈছে। তেওঁৰ যি সাজ পোছাকৰ বৰ্ণনা দিয়া হৈছে সেয়া হৈছে মহাপুৰোহিতে পিন্ধা সাজ পোছাক। এই বিষয়ে ভালদৰে জানিবলৈ হ'লে আমি যাত্ৰাপুস্তক 28:2 পৰা 4 পঢ়িব পাৰোঁ। সেই পোছাক পৰিচ্ছদে খ্ৰীষ্টৰ আন্তৰিক ধাৰ্মিকতাক বিশেষভাৱে বুজায়। তেওঁত কোনো পাপ নাই, তেওঁ কেতিয়াও কোনো ধৰণৰ পাপ কৰা নাছিল। ইয়াত সোণৰ টঙালিৰ কথাও কোৱা হৈছে। পুৰোহিতসকলে বুকুত এনেধৰণৰ বিশেষ বন্ধনী পিন্ধিছিল, সাধাৰণতে কঁকালত টঙালি বন্ধা হয়। কিন্তু ইয়াত টঙালিৰ কথাটোৱে পৰিচৰ্যাৰ কথাটো বিশেষভাৱে বুজোৱা নাই, কিন্তু শক্তিৰ কথাটোহে বুজাইছে। অৰ্থাৎ ইয়াত প্ৰভু যীশুৱে বুকুত সোণৰ টঙালি বান্ধি থকা কথাটোৱে তেওঁ যে সত্যৰে সুদ বিচাৰ কৰিব তেনে এটা ভাৱ প্ৰকাশ কৰিছে।
মণ্ডলীসমূহৰ মাজত থিয় হৈ থকা আমাৰ এই মহাপুৰোহিতলৈ বিশেষভাৱে লক্ষ্য কৰিবলৈ আমাক ইয়াত কোৱা হৈছে। তেওঁ সোণৰ দীপাধাৰ কেইটাৰ মাজত থিয় হৈ আছে, অৰ্থাৎ তেওঁ মণ্ডলীবোৰৰ মাজত থিয় হৈ আছে। তেওঁ মণ্ডলীসমূহৰ বিচাৰ কৰি আছে, তেওঁ বিশ্বাসীসকলৰ বিচাৰ কৰি আছে, যাতে তেওঁলোকে পোহৰ বিলাই থাকিব পাৰে। দীপাধাৰকেইটাৰ ওপৰত থাকে প্ৰদীপ, অৰ্থাৎ চাকি, আৰু প্ৰদীপৰ কাম হৈছে পোহৰ বিলোৱা। গতিকে খ্ৰীষ্টীয় মণ্ডলীৰ কাম হৈছে খ্ৰীষ্টৰ পোহৰ বিলোৱা। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টৰ পৰিচৰ্যা কি, সেই কথা আমি ভালদৰে মন কৰাটো উচিত। এতিয়া বাৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰিচৰ্যা কি? প্ৰভু যীশুৰ বৰ্তমান পৰিচৰ্যা সম্বন্ধে বহুতে কিবাকিবি কথা কয়, কিন্তু এই বিষয়ে আমি জানিব পাৰোনে বাৰু? নিশ্চয় পাৰোঁ, কাৰণ বাইবেলে আমাক এই বিষয়ে অন্ধকাৰত ৰখা নাই। আমাক এই বিষয়ে বহুখিনি কথাই বাইবেলত জনাই দিয়া হৈছে। প্ৰভু যীশুৱে বাৰু বৰ্তমান কি পৰিচৰ্যা কৰি আছে? আমি তেওঁৰ চাৰিটা বিশেষ ধৰণৰ পৰিচৰ্যাৰ কথা জানিব পাৰোঁ। সেইবোৰ আমি এটা এটাকৈ আলোচনা কৰিম। প্ৰথমতে, প্ৰভু যীশুখ্ৰীষ্টই বৰ্তমানে কৰি থকা প্ৰথমটো পৰিচৰ্যা হৈছে নিবেদন কৰি থকা পৰিচৰ্যা। তেওঁ আমাৰ মহাপুৰোহিত, তেওঁ স্বৰ্গত সোণৰ দীপাধাৰৰ মাজত থিয় হৈ আছে আৰু আমাৰ কাৰণে অনবৰতেই নিবেদন জনাই আছে। ইব্ৰী 7:25 পঢ়িলে আমি এই কথা বুজি পাওঁ। প্ৰভু যীশুৰ এই পৰিচৰ্যাৰ কথা ভাবিলে আমাৰ নিশ্চয় খুব ভাল লাগে। এইটো আমাৰ বাবে অতি উৎসাহজনক, অতি উদগনিমূলক কথা। দ্বিতীয়তে আমি পাওঁ প্ৰভু যীশুৰ হস্তক্ষেপ কৰা পৰিচৰ্যা। তেওঁ সেই অতি পবিত্ৰ স্থানৰ পৰা বাহিৰ ওলাই চোতাললৈও আহে। তাতে তেওঁৰ নিজৰ লোকসকল, অৰ্থাৎ তেওঁৰ বিশ্বাসীসকলৰ ভৰি ধুৱায়। নিজ নিজ পাপ স্বীকাৰ কৰা সকলো বিশ্বাসী লোকৰেই তেওঁ তেনেদৰে ভৰি ধুৱাই দিয়ে। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ পাপ কেতিয়াবা থাকিব পাৰে, কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা লাভ কৰিবলৈ হলে আমি সেই পাপ স্বীকাৰ কৰিব লাগিব। বাইবেলত আমাক এনেদৰে কোৱা হৈছে, কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। প্ৰথম অধ্যায় 9 তেওঁ শিষ্যসকলক ভৰি ধুৱাই দিছিল বুলি আমি জানো। আজিও তেওঁ তেনেদৰে হাতত গামোচা আৰু পানীৰ চৰিয়ালৈ কাম কৰি আছে। তেওঁ শিষ্যসকলৰ ভৰি ধুৱাই আছে। নিজ নিজ পাপ স্বীকাৰ কৰা প্ৰতিজনৰ পাপ তেওঁ ধুই নিকা কৰি আছে। পাচনি জোহনে এনেদৰেও লিখিছিল, হে মোৰ বোপাহঁত, তোমালোকে যেন পাপ নকৰা এই আশয়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছো। আৰু কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা ধাৰ্মিক যীশুখ্ৰীষ্ট আছে। 1 জোহন 2:1-2 আমি যাতে পাপ নকৰো তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা ঈশ্বৰে কৰিছে। আপোনালোকে অৱশ্যে কেনেকুৱা অৱস্থা পাইছে নাজানো, কিন্তু এই অধমে হলে এতিয়ালৈকে তেনেকুৱা এটা অৱস্থা লাভ কৰা নাই, আৰু তেনেকুৱা অৱস্থা এটা লাভ কৰা কোনো মানুহ আমি এতিয়ালৈকে লগ পোৱা নাই। কিন্তু আমাক যোহনে এই বুলি জনাই দিছে, কোনোৱে যদিও পাপ কৰে তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা ধাৰ্মিক যীশুখ্ৰীষ্ট আছে। প্ৰভু যীশুখ্ৰীষ্ট আমাৰ সহায়কৰ্তা, আমাৰ উকিল বা অধিবক্তা। অৰ্থাৎ যেতিয়া আমাৰ বিৰুদ্ধে কোনো অভিযোগ ছয়তানে আনে, তেতিয়া প্ৰভু যীশুখ্ৰীষ্টই আমাৰ হকে কথা কয়। ছয়তানে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিৰুদ্ধে নানা ধৰণৰ অভিযোগ আনে পিতৃ ঈশ্বৰৰ আগত, কিন্তু প্ৰভু যীশুখ্ৰীষ্টই সেই সকলো অভিযোগ খণ্ডন কৰে আৰু বিশ্বাসীসকলৰ হৈ ওকালতি কৰি কথা কয়। তেওঁ তেনেদৰে ক'ব পাৰে কাৰণ তেওঁ আমাৰ সকলোৰে পাপৰ শাস্তি নিজে বহন কৰিলে। আমাৰ সকলোৰে সকলো পাপৰ শাস্তি তেওঁ ইতিমধ্যেই ল'লে ক্ৰুচৰ ওপৰত। প্ৰভু যীশুখ্ৰীষ্টৰ আৰু এটা পৰিচৰ্যাৰ কথা আমি প্ৰায়েই উল্লেখ কৰিবলৈ পাহৰি যাওঁ। প্ৰভু যীশুৰ সেই পৰিচৰ্যাটো হৈছে পৰিদৰ্শনৰ পৰিচৰ্যা।
খ্ৰীষ্টই আজি কি ধৰণৰ পৰিচৰ্যা কৰি আছে সেই বিষয়ে শাস্ত্ৰত আমাক জনাই দিয়া হৈছে। তেওঁ স্বৰ্গাৰোহণ কৰি পিতৃ ঈশ্বৰৰ সোঁহাতে বহিল, কিন্তু তেওঁ এলাহ কৰি বহি থকা নাই। তেওঁ বহিল মানে তেওঁ কৰিবলগা কাম সম্পন্ন কৰি বহিল, মানৱৰ পৰিত্ৰাণৰ কাৰণে কৰিবলগীয়া সকলোখিনি কাম সম্পন্ন কৰি তেওঁ স্বৰ্গলৈ গৈ পিতৃ ঈশ্বৰৰ সোঁহাতে বহিল। মানৱৰ পৰিত্ৰাণ তেওঁ প্ৰস্তুত কৰিলে। তেওঁ এই পৃথিৱীত মৃত্যুবৰণ কৰিছিল আমাক পৰিত্ৰাণ দিবলৈ, আৰু তেওঁ স্বৰ্গত এতিয়া জীয়াই আছে আমাক পৰিত্ৰাণ পোৱা অৱস্থাতে স্থিৰে ৰাখিবলৈ। তেওঁ পৃথিৱীত থাকোঁতে যিমান ব্যস্ত আছিল, তেওঁ এতিয়া স্বৰ্গতো অতি ব্যস্ত হৈ আছে আমাক পৰিত্ৰাণ পোৱা অৱস্থাত স্থিৰে ৰাখিবলৈ।
আমি প্ৰভু যীশুখ্ৰীষ্টৰ তিনিটা পৰিচৰ্যাৰ কথা পালো, নহয় জানো? তেওঁৰ পৰিদৰ্শন কৰা পৰিচৰ্যাৰ কথাটো আমি এতিয়া চাব খুজিছো। প্ৰভু যীশুৰ পৰিদৰ্শন কৰা পৰিচৰ্যা। প্ৰভু যীশু বাৰু এতিয়া ক'ত আছে? আমি ইয়াত দেখিবলৈ পাইছো যে প্ৰভু যীশু সোণৰ দীপাধাৰ কেইটাৰ মাজত খোজকাঢ়ি আছে। তেওঁক সোণৰ দীপাধাৰ কেইটাৰ মাজত খোজকাঢ়ি থকা অৱস্থাত আমি ইয়াত দেখিবলৈ পাইছো। আমি যাত্ৰা পুস্তকত সোণৰ দীপাধাৰৰ কথা পঢ়িবলৈ পাইছিলো। ঈশ্বৰৰ নিয়ম তম্বুৰ সকলোতকৈ সুন্দৰ বস্তু আছিল এই সোণৰ দীপাধাৰ, আৰু এইটো আছিল সোণেৰে নিৰ্মিত, আৰু মাজৰ থালটোৰ দুয়োফালে তিনিটাকৈ, মুঠতে ছটা ডাল, আৰু সৰ্বমুঠ সাতটা ডাল এই দীপাধাৰটোত আছিল। মাজেৰে এটা আৰু দুয়োপিনে তিনিটাকৈ, মুঠতে সাতটা ডাল, আৰু সেই প্ৰতিটো ডালৰ মূৰটো আছিল ফুলিব ধৰা বাদাম ফুলৰ নিচিনা, আৰু তাতেই সেই প্ৰদীপ অৰ্থাৎ চাকিবোৰ ৰখা হৈছিল। সেই সোণৰ দীপাধাৰৰ ওপৰত ৰখা চাকিবোৰে বুজায় পবিত্ৰ আত্মাক, আৰু সেই গোটেই সোণৰ দীপাধাৰটোৱে সামগ্ৰিকভাৱে বুজায় প্ৰভু যীশুখ্ৰীষ্টক, তেওঁৰ গৌৰৱ আৰু ঐশ্বৰিকতাৰ কথা। প্ৰিয় শ্ৰোতা, ইয়াত আমি দেখিবলৈ পাওঁ প্ৰভু যীশুখ্ৰীষ্ট দীপাধাৰ কেইটাৰ মাজত চলাচল কৰি থকা কথা, আৰু সেয়া তেওঁৰ পৰিদৰ্শনৰ পৰিচৰ্যা। প্ৰিয় শ্ৰোতা, পুৰণি নিয়মত আমি পাওঁ একমাত্ৰ মহাপুৰোহিতেই সেই সোণৰ দীপাধাৰৰ দায়িত্বত আছিল। আন পুৰোহিতবিলাকৰো কিবাকিবি দায়িত্ব আছিল, কিন্তু সেই সোণৰ দীপাধাৰটোৰ দায়িত্বত আছিল একমাত্ৰ মহাপুৰোহিতগৰাকীহে। সেই চাকিবোৰ ভালদৰে জ্বলাই থাকিব লাগিছিল তেওঁ, সেইটো তেওঁৰ দায়িত্বত আছিল। আজি প্ৰভু যীশুখ্ৰীষ্ট দীপাধাৰৰ মাজত খোজকাঢ়ি আছে, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট তেওঁৰ বিশ্বাসকাৰীসকলৰ মণ্ডলীবিলাকৰ মাজত আছে। তেওঁ কি কৰি আছে বাৰু? তেওঁ কেইবাটাও কাম কৰি আছে। তেওঁ চাকিৰ খলিতাবোৰৰ পৰা এঙাৰ গুচাই দিয়ে যাতে সেই চাকিৰ পৰা ভালদৰে পোহৰ ওলায়। আমি যোহনে লিখা শুভবাৰ্তাৰ 15 নম্বৰ অধ্যায় পঢ়োঁতে পাইছিলোঁ যে তেওঁৰ বিশ্বাসকাৰীসকলক আপডাল কৰে আৰু অলাগতিয়াল ডালপাত আদি কাটি দিয়ে যাতে ভালদৰে ফল লাগে। তেওঁ আমাক নানা ধৰণৰ কঠিন পৰিস্থিতিৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ে যাতে আমি তেওঁৰ হকে অধিক ফল ধৰিব পাৰোঁ আৰু অধিক উজ্জ্বলকৈ জ্বলি যাতে আমি পোহৰ বিলাব পাৰোঁ। চাকিত তেওঁৱেই তেল ঢালি দিয়ে আৰু এই তেলে বুজায় পবিত্ৰ আত্মাক। প্ৰভু যীশুখ্ৰীষ্ট হৈছে খ্ৰীষ্টীয় মণ্ডলীৰ মূৰ, আৰু প্ৰভু যীশুখ্ৰীষ্টই পবিত্ৰ আত্মাও আমালৈ পঠিয়াই দিলে। পবিত্ৰ আত্মাই আজি প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱৰ অৰ্থেহে কাৰ্য কৰি আছে, কিন্তু প্ৰভু যীশুৱে ভালকৈ পোহৰ নিদিয়া প্ৰদীপ আঁতৰায়ো থয়। যি চাকিয়ে ভালদৰে পোহৰ নিদিয়ে সেই চাকি তেওঁ আঁতৰায়ো থয়। সেই কথাটো ভাবিলে আমাৰ ভয়ো লাগে। বহুতো লোকক প্ৰভু যীশুৱে তেনেদৰে খ্ৰীষ্টীয় পৰিচৰ্যাৰ পৰা আঁতৰায়ো থৈছে। সেইবাবে আমি কেনেদৰে চলো সাৱধান হোৱা উচিত। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টৰ বিশ্বাসী হিচাপে তেওঁৰ পোহৰ আপুনি বিলাই আছেনে? অতি বিশ্বস্ততাৰে তেওঁৰ পৰিচৰ্যা আপুনি কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমি সাধনা জীৱন, হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়, হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত থাকি।